চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
বন্ধু সবার কামনা। ঈশ্বর আমার সৃষ্টিকর্তা, ঈশ্বর আমার বিচারকর্তা, তেওঁরে নাম লোৱা ভাই কি ভাবিছা বন্ধু, সবার কামনাই কি ভাবিছা বন্ধু, সবার কামনাই কি ভাবিছা বন্ধু, সবার কামনা।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই অনুষ্ঠানটো কেতিয়াৰ পৰা শুনি আছে, এই অনুষ্ঠান শুনি কেনে পাইছে, আপোনাৰ মতামত জনাই আমালৈ বাৰু কেতিয়াবা চিঠি পত্ৰ লিখিছেনে, অনুগ্ৰহ কৰি দুষাৰিমান লিখি পঠিয়াবচোন। আহকচোন আমি বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে প্ৰাৰ্থনাত মূৰ্ণত কৰো। হওক, স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰো। তুমি সৰ্বজ্ঞানী, সৰ্বশক্তিমান, সৰ্বব্যাপী ঈশ্বৰ। তুমি গোটেই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ঈশ্বৰ। তোমাৰ আগত আমি অতি নগণ্য ধূলিকণা মাত্ৰ, আমি দুৰ্বল, ঘিনলগীয়া, পাপী মানুহ মাত্ৰ। কিন্তু তথাপি তুমি আমাক প্ৰেম কৰি আহিছা, আমালৈ অনুগ্ৰহ প্ৰকাশ কৰি আহিছা। প্ৰভু, এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছো। তুমি আহা, আমাক বিশেষভাৱে কথা কোৱা। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাক তুমি আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয়ী প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো, আমেন। প্ৰিয় শ্ৰোতা, আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা প্ৰথম বংশাৱলী নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আমি যোৱা অনুষ্ঠানত এই পুস্তকৰ 22 নম্বৰ অধ্যায়টো পঢ়িছিলো। অৱশ্যে আমি এই অধ্যায়ৰ 16 নম্বৰ পদলৈকেহে আচলতে আলোচনা কৰিছিলো। আমি ইতিমধ্যে উল্লেখ কৰি আহিছো যে এই 22 নম্বৰ অধ্যায়ৰ পৰা প্ৰথম বংশাৱলী পুস্তকৰ শেষলৈকে আমি এটা বিশেষ বিষয়ৰ কথা পঢ়িবলৈ পাওঁ। দাউদে ঈশ্বৰৰ মন্দিৰ নিৰ্মাণ কৰিবলৈ পুত্ৰ ছলোমনক নানা ধৰণে উৎসাহ দিয়া আৰু সকলো ধৰণে সা সুবিধা কৰি দিয়াৰ কথা। যোৱা অনুষ্ঠানত আমি পঢ়িবলৈ পাইছিলো যে দাউদে ছলোমনক মাতি কৈছিল যে যদিও তেওঁ নিজে এই মন্দিৰ নিৰ্মাণ কৰিবলৈ খুব হেঁপাহ কৰিছিল, কিন্তু সেই কাম কৰিবলৈ ঈশ্বৰে তেওঁক অনুমতি নিদিলে, কাৰণ তেওঁৰ হাত তেজেৰে ৰাঙলি। তেওঁ নানা যুদ্ধ বিগ্ৰহত ভাগ লৈ বহুতো মানুহ বধ কৰি আহিছে, কিন্তু ছলোমনেহে সেই মন্দিৰ সাজিব বুলি ঈশ্বৰে জনাই দিছে। ছলোমনক দাউদে উৎসাহিত কৰি নানা ধৰণে উপদেশ দিয়া আমি ইতিমধ্যে পঢ়িবলৈ পাইছিলো। দাউদে জনাইছিল যে মন্দিৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় বয় বস্তু তেওঁ ইতিমধ্যে গোটাই থৈছে, ছলোমনে কেৱল কামটো সমাধাহে কৰিব লাগে। আহক এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি যাওঁ। হওক, প্ৰথমতে আমি 22 নম্বৰ অধ্যায়ৰ বাকী থকা পদকেইটা পঢ়িব খুজিছো, 17 নম্বৰ পদৰ পৰা শেষলৈকে। পাছে দাউদে তেওঁৰ পুত্ৰ ছলোমনক সহায় কৰিবলৈ ইছৰাইলৰ আটাই অধ্যক্ষবিলাকক আজ্ঞা কৰি কলে, তোমালোকৰ ঈশ্বৰ যিহোৱা তোমালোকৰ লগত নাইনে? আৰু চাৰিওফালৰ পৰা তেওঁ তোমালোকক জিৰণি দিয়া নাইনে? কিয়নো তেওঁ দেশ নিবাসীবিলাকক মোৰ হাতত দিলে, আৰু যিহোৱাৰ ও তেওঁৰ প্ৰজাবিলাকৰ আগত দেশ বহীভূত আছে। এতিয়া তোমালোকে তোমালোকৰ ঈশ্বৰ যীহোৱাক বিচাৰিবলৈ নিজ নিজ হৃদয় আৰু মন দিয়া, আৰু উঠা, যীহোৱাৰ নিয়ম চন্দুক আৰু ঈশ্বৰৰ পবিত্ৰ বস্তুবোৰ যীহোৱাৰ নামৰ উদ্দেশ্যে নিৰ্মাণ কৰিব লগা গৃহলৈ অনা হবলৈ ঈশ্বৰ যীহোৱাৰ ধৰ্মধাম নিৰ্মাণ কৰা। ছলোমনক সকলো ধৰণে সহায় কৰিবলৈ দাউদে তেওঁৰ বিভিন্ন বিষয়াবিলাকক আজ্ঞা কৰিছে। তেওঁ মনত পেলাই দিছে যে ইমান দিনে ঈশ্বৰে তেওঁলোকক সকলো ধৰণে সহায় কৰি আহিছে, গতিকে তেওঁলোকে ঈশ্বৰৰ মন্দিৰ নিৰ্মাণৰ কামত বিশেষ উৎসাহ দেখুৱাই আগবাঢ়ি আহিব লাগে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু খ্ৰীষ্টীয় বিশ্বাসী হিচাপে কেনেধৰণৰ জীৱন কটাই আছে? মণ্ডলীৰ সভ্য বা সভ্যা হিচাপে আপুনি বাৰু আজিলৈকে কি কাম কৰি আহিছে? এবাৰ চিন্তা কৰি চাওকচোন। আমাৰ মণ্ডলীসমূহৰ বেছিভাগ সভ্য সভ্যাই আচলতে ঈশ্বৰৰ কাৰণে একোকেই নকৰে। তেওঁলোকে কেৱল মাত্ৰ আনৰ সমালোচনা কৰা, পালক প্ৰচাৰক আদিৰ দুখ খুচৰি থকা কামহে কৰে। হয়তো আপুনি তেনেকুৱা সভ্য সভ্যা নহবও পাৰে, কিন্তু আপুনি বাৰু কিবা কৰিছেনে ঈশ্বৰৰ বাবে, নে কেৱল গতানুগতিকভাৱে কেৱল গীৰ্জা উপাসনাত মাত্ৰ যোগ দি আহিছে? আমি বিশ্বাসত আৰু ঈশ্বৰৰ প্ৰতিজ্ঞাত থিয় হৈ থাকিব লাগে, কিন্তু আমি প্ৰায়েই বহি থাকো, হাত সাৱটি বহি থাকো। যোৱা বছৰটোত বাৰু আপুনি কি ভাল কাম কৰিলে এবাৰ চিন্তা কৰি চাওকচোন। প্ৰিয় শ্ৰোতা, আমি নিজক চিকুটি চোৱা উচিত। যদি আমি এতিয়ালৈকে টোপনিয়াহে আছো, আমি সাৰ পাবৰ হল, থিয় দিবৰ হল। আমি প্ৰতিজন বিশ্বাসীয়ে খ্ৰীষ্টৰ কাষ চাপি আহি তেওঁক কোৱা উচিত যে আমি তেওঁৰ লগতে বাট বুলি যাম, তেওঁৰ লগে লগে যাম। আমাৰ জীৱনৰ এটা আত্মিক উদ্দেশ্য, আত্মিক লক্ষ্য স্থিৰ কৰি লৈ খ্ৰীষ্টৰ বাবে কিবা এটা কৰিবলৈ সিদ্ধান্ত লৈ আগবাঢ়ি যোৱা উচিত। আমি দেৰি কৰি নাথাকি এতিয়াই সেই সিদ্ধান্ত লোৱা উচিত, তেতিয়াহে আমাৰ জীৱন সফল হ'ব, সৰহ হ'ব, অৰ্থপূৰ্ণ হ'ব। দায়ুদেউ চলোমনক জগাই তুলিছে, কৈছে, চলোমন উঠা, এই মহৎ কামটো কৰা, মন্দিৰ নিৰ্মাণৰ কামত লাগি যোৱা। ইয়াৰ পাছত আমি 23 নম্বৰ অধ্যায়টো চালেও দেখিবলৈ পাওঁ যে মন্দিৰ নিৰ্মাণৰ লগত জড়িত কথাই ইয়াতো চলি আছে। ঈশ্বৰে এই মন্দিৰ নিৰ্মাণৰ কথাটো বিশেষভাৱে গুৰুত্ব দিছিল। দায়ুদেউ সেই কামটোকে সকলোতকৈ গুৰুত্বপূৰ্ণ কাম বুলি বিবেচনা কৰিছিল। ঈশ্বৰৰ গৌৰৱ প্ৰশংসা কৰাই দায়ুদে জীৱনৰ সকলোতকৈ প্ৰয়োজনীয় কাম বুলি মানি আহিছিল। সেইবাবে ঈশ্বৰৰ মন্দিৰ নিৰ্মাণৰ কাৰণে তেওঁ ইমান ধুমধামেৰে বিভিন্ন সামগ্ৰী সংগ্ৰহ কৰিছিল। প্ৰিয় শ্ৰোতা, আপুনি যদি এজন খ্ৰীষ্টীয় বিশ্বাসী লোক, তেন্তে আজি দায়ুদে আপোনাক প্ৰত্যাহ্বান জনাই আছে। দায়ুদে আপোনাক এটা বিশেষ প্ৰশ্ন কৰিছে, আপুনি বাৰু আপোনাৰ জীৱনত ঈশ্বৰক সদায় প্ৰথম স্থান দিয়েনে? ঈশ্বৰৰ কথা ভাবি ঈশ্বৰৰ কামত ভাগ লৈ আপুনি বাৰু আনন্দ উত্তেজনা উপভোগ কৰেনে? ঈশ্বৰৰ সৈতে যি আপোনাৰ সম্বন্ধ, সেই সম্বন্ধ আপুনি প্ৰকৃত অৰ্থত উপভোগ কৰেনে? ঈশ্বৰৰ বাবে আপোনাৰ বাৰু কিবা নহয় কিবা কৰিবলৈ মন যায়নে? তেওঁ বাৰু আপোনাৰ জীৱনৰ লক্ষ্য আৰু দিশ নিৰ্ধাৰণ কৰি দিয়েনে? তেওঁক অধিককৈ জানিবলৈ, অধিককৈ বুজিবলৈ আৰু তেওঁৰ সেৱা কৰি যাবলৈ আপোনাৰ অন্তৰে বাৰু হাবিয়াস কৰেনে? কিন্তু দুখৰ বিষয় কি জানেনে প্ৰিয় শ্ৰোতা, আমি বেছিভাগ লোকেই গতানুগতিকভাৱে জীৱন কটাওঁ, অলপো উন্নতি নকৰো, অলপো আগ নাবাঢ়ো। দায়ুদ কিন্তু আগবাঢ়ি গৈছিল ঈশ্বৰৰ সেৱাৰ বাবে, আৰু এতিয়া চলোমনকো আগবাঢ়ি যাবলৈ কৈছে। এতিয়া আমি পাঠ কৰিম 23 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো। পাছে দায়ুদে বৃদ্ধ হৈ সম্পূৰ্ণ আয়ুস পাই তেওঁৰ পুত্ৰ চলোমনক ইছৰাইলৰ ওপৰত ৰজা পাতিলে। এতিয়া দায়ুদে নিজৰ ঠাইত চলোমনক ৰজা পাতিলে। দায়ুদ বৃদ্ধ অৱস্থালৈকে জীয়াই থাকি নিজৰ চকুৰ আগতে মৰমৰ পুতেক চলোমনক ৰজা পাতিবলৈ পাই নিশ্চয় অতিশয় সন্তুষ্ট হৈছিল। 2 আৰু 3 নম্বৰ পদ, তেওঁ পুৰোহিত আৰু লেবিয়াবিলাকে সৈতে ইছৰাইলৰ আটাই অধ্যক্ষবিলাকক গোটালে। তেতিয়া 30 বছৰ আৰু তাতকৈ অধিক বয়সীয়া লেবিয়াবিলাকক গণনা কৰা হলত মূৰ অনুসাৰে তেওঁবিলাকৰ সংখ্যা 38,000 পুৰুষ আছিল। ইছৰাইলৰ লোকসকল মিছৰ দেশৰ পৰা ওলাই আহিবৰ সময়ত যেতিয়া গণনা কৰা হৈছিল, তেতিয়া লেবিয়া ফৈদৰ লোকৰ সংখ্যা আছিল প্ৰায় 8,000। এতিয়া তেওঁলোক বাঢ়ি বাঢ়ি গৈ 38,000 হল। তেওঁলোক এনেদৰে বাঢ়ি যাব বুলি ঈশ্বৰে কৈ থৈছিল। দায়ুদে মন্দিৰ নিৰ্মাণৰ কাৰণে প্ৰয়োজনীয় বয় বস্তু গোটাইছিল, কিন্তু এতিয়া সেই কামৰ বাবে লেবিয়া লোকসকলকো সাজু কৰি ল'ব ধৰিছে, কাৰণ মন্দিৰত সেৱা পূজা কৰাৰ দায়িত্ব লেবিয়া লোকসকলেই হাতত ল'ব লাগিব। 4 আৰু 5 নম্বৰ পদ দুটা পাঠ কৰি দিব খুজিছো। তেওঁবিলাকৰ মাজৰ 24,000 লোকক জিহুৱাৰ গৃহৰ কাৰ্য চলাবলৈ নিযুক্ত কৰা হল। 6,000 লোক শাসনকৰ্তা আৰু বিচাৰকৰ্তা আছিল, 4,000 দুৱৰী আছিল, আৰু প্ৰশংসা কৰিবৰ অৰ্থে যিবোৰ বাদ্যযন্ত্ৰ মই সাজিছো বুলি দায়ুদে কৈছিল, সেইবোৰেৰে 4,000 লোকে জিহুৱাৰ প্ৰশংসা কৰে। দায়ুদে সংগীতৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিল বুলি আমি জানো। চিন্তা কৰি চাওকচোন, গীত গানেৰে ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ 4,000 লোকক দায়িত্ব দিয়া হৈছিল। এই লেবিয়াবিলাকে ঈশ্বৰৰ তম্বুত পৰিচৰ্যা কৰিছিল, সেই কথা আমি ইতিমধ্যেই পঢ়িবলৈ পাইছো। হাৰুণৰ বংশৰ লোকে পুৰোহিতৰ কাম কৰিছিল, আৰু লেবিয়াসকলৰ 3টা বংশৰ বাবে বিশেষ পৰিচৰ্যাৰ কাম নিৰ্ধাৰণ কৰি থোৱা আছিল। 6 নম্বৰ পদ, গেৰচুন, কহাত আৰু মৰাৰী লেবিৰ এই 3জন পুত্ৰৰ বংশ অনুসাৰে দায়ুদে তেওঁবিলাকক পাল বাতি দিলে। গেৰচুন, কহাত আৰু মৰাৰী, এই 3টা লেবিয়া ফৈদৰ নিৰ্দিষ্ট কাম আছিল। অৰণ্যৰ মাজেৰে যাত্ৰা কৰি অহাৰ সময়ত ঈশ্বৰৰ তম্বুটো স্থানান্তৰিত কৰাৰ ভাৰ এওঁলোকৰ ওপৰতে আছিল। তেওঁলোকেই তম্বুটো ভাঙি আকৌ নতুন ঠাইত পাতিব লাগিছিল। গেৰচুনীয়াবিলাকে আঁৰ কাপোৰ আদি কঢ়িয়াব লাগিছিল। কহাতৰ সন্তানবিলাকে কঢ়িয়াব লাগিছিল বিভিন্ন আচবাব আদি, আৰু মৰাৰীৰ সন্তানবোৰে খুটাবোৰ কঢ়িয়াব লাগিছিল। আমি গণনা পুস্তকতে এই বিষয়ে পঢ়িবলৈ পাইছিলো যে ৰাতিপুৱা এই তম্বু ভাঙি আকৌ সন্ধিয়াৰ ভিতৰতে পাতিব লাগিছিল, যাতে ঈশ্বৰৰ সেৱা পূজাৰ কামত বাধা নপৰে। এই কামটো খুব সহজ কাম নাছিল। এতিয়া আমি ২৬ নম্বৰ পদটো পঢ়ি দিব খুজিছো। আৰু লেবিয়াবিলাকেও আজিৰ পৰা আবাস আৰু তাৰ সেৱকীয় কাৰ্যৰ আটাই পবিত্ৰ বস্তুবোৰ আৰু বব নালাগিব। এতিয়া যিহেতু এটা স্থায়ী মন্দিৰ নিৰ্মাণ কৰা হ'ব, গতিকে ঈশ্বৰৰ তম্বু কঢ়িয়াই থকা কামটোৰ পৰা লেবিয়াবিলাকে অৱসৰ পাব। এতিয়া তেওঁলোকে ঈশ্বৰৰ পৰিচৰ্যা আন ধৰণে কৰিব লাগিব। ঈশ্বৰৰ পৰিচৰ্যাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আদি আমি গঠন কৰোঁ, কিন্তু সময়ৰ লগে লগে সেই অনুষ্ঠান আদিৰ প্ৰয়োজন শেষ হৈ যাব পাৰে। হয়তো পৰিচৰ্যাৰ ৰূপ বেলেগ হৈ পৰিব পাৰে। লেবিয়াবোৰৰো পৰিচৰ্যা এতিয়া সলনি হৈছে। তেওঁলোকে অৰণ্যত তম্বু কঢ়িয়াই ফুৰিব আৰু নালাগে। এতিয়া স্থায়ী মন্দিৰ নিৰ্মাণ হ'ব, তেওঁলোকৰ পৰিচৰ্যা সলনি হ'ব। আমিও সময়ৰ লগে লগে সলনি হ'ব পাৰিব লাগিব। ঈশ্বৰৰ সৈতে আগবাঢ়িবলৈ শিকিব লাগিব আৰু যি সময়ত যি পৰিস্থিতিত ঈশ্বৰে যেনেদৰে কাম কৰি যাবলৈ কয় তেনেদৰে কৰি যাবলৈ সাজু থাকিব লাগিব। প্ৰয়োজনত পুৰণি কথা পুৰণি পৰম্পৰা এৰি দিবলৈও আমি সাজু থাকিব পাৰিব লাগিব। এতিয়া ঈশ্বৰৰ নিয়ম চন্দুক আৰু কঢ়িয়াই ফুৰিব নালাগে। সেইবাবে নিয়ম চন্দুক কঢ়িওৱা মাৰিকেইডাল আঁতৰোৱা হ'ল। লেবিয়াসকলে এতিয়া নিয়মিতভাৱে মন্দিৰতেই পৰিচৰ্যা কৰিব লাগিব। ডায়ুদে তেওঁলোকক বেলেগ বেলেগ দলত ভাগ কৰি দিলে আৰু তেওঁলোকে পাল পাতি মন্দিৰত কাম কৰিব। সেই নিয়ম চন্দুক থাকিব সেই মন্দিৰত, অৰ্ণনৰ মৰণামৰা ঠাইত স্থাপন হ'বলগীয়া সেই মন্দিৰত। সেই মৰণামৰা ঠাইখিনি ডায়ুদে ইতিমধ্যে কিনি লৈছিল। ২৩ নম্বৰ অধ্যায়ৰ বাকীকেইটা পদ আমি পঢ়ি গ'লে দেখিবলৈ পাওঁ ডায়ুদে লেবিয়া লোকক কামৰ বিষয়ে জনাই দিছিল, বিভিন্ন পৰ্বৰ সময়ত তেওঁলোকে কি কৰিব আৰু নিয়মিতভাৱে কি কি কৰিব সেই বিষয়ে স্পষ্টভাৱে জনাই দিয়া হৈছে। মুঠতে কোনো খেলি মেলি লগাৰ সম্ভাৱনা নাই। আচলতে আমি সকলোৱে যদি নিষ্ঠাৰে সৈতে নিজৰ নিজৰ ভাগৰ কাম কৰি যাওঁ, তেতিয়াহ'লে ঈশ্বৰৰ পৰিচৰ্যাৰ কামত কোনো খেলি মেলি লগাৰ সম্ভাৱনা নাথাকে। আচলতে ঈশ্বৰে আমাক বিভিন্ন প্ৰকাৰে বৰ দিছে, বিভিন্নজনক বিভিন্ন গুণ বিভিন্ন প্ৰতিভা দিছে, যাতে সেই বৰ সেই প্ৰতিভা আমি ঈশ্বৰৰ পৰিচৰ্যাত লগাব পাৰোঁ আৰু তেনেদৰে গোটেই সমাজখনেই যাতে উপকৃত হ'ব পাৰে। কিন্তু আমি সকলো কামতে হাত দিবলৈ গ'লে নাইবা নিজৰ নিজৰ ভাগৰ কাম নকৰিলেহে খেলি মেলি লগাৰ সম্ভাৱনা থাকে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আপোনাৰ ভাগৰ কাম নিষ্ঠাৰে সৈতে কৰি আছেনে? ঈশ্বৰে আপোনাকো যে এটা নহয় এটা বৰ দিছে সেই কথা বাৰু আপুনি উপলব্ধি কৰেনে? আমি কি ধৰণৰ কাম কৰোঁ সেইটো গুৰুত্বপূৰ্ণ কথা নহয়, কিন্তু আমি আমাৰ কাম কিমান নিষ্ঠাৰে কিমান বিশ্বাসীভাৱে কৰোঁ সেইটোহে গুৰুত্বপূৰ্ণ কথা। ইয়াৰ পাছত ২৪ নম্বৰ অধ্যায়ত আমি পঢ়িবলৈ পাওঁ হাৰুণৰ বংশৰ লোকবিলাকক ডায়ুদে কামৰ দায়িত্ব দিয়াৰ কথা। পাঠ কৰি দিছো ২৪ নম্বৰ অধ্যায়ৰ প্ৰথম আৰু দ্বিতীয় পদ। হাৰুণৰ সন্তানবিলাকৰ পালবোৰৰ কথা, হাৰুণৰ পুত্ৰ নাদব, অবিহু, ইলিয়াজৰ আৰু ইথামৰ। কিন্তু নাদব আৰু অবিহু নিজ পিতৃৰ আগতে মৰিল আৰু তেওঁবিলাকৰ সন্তান নাছিল, এই হেতুকে ইলিয়াজৰ আৰু ইথামৰে পুৰোহিত কৰ্ম কৰিলে। হাৰুণৰ সন্তানসকল আছিল পুৰোহিত। ইয়াত আমি পঢ়িবলৈ পালো যে নাদব আৰু অবিহু পিতাকৰ আগতেই মৃত্যুমুখত পৰিছিল। এই বিষয়ে আমি লেবিয়া পুস্তকত ১০ অধ্যায়ত পঢ়িবলৈ পাইছিলো। নাদব আৰু অবিহুৱে পাপ কৰিছিল আৰু ফলস্বৰূপে মৃত্যুমুখত পৰিছিল। ৩ নম্বৰ পদটো পঢ়িছো। পাছে ডায়ুদে ইলিয়াজাৰৰ বংশৰ চাদুক আৰু ইথামৰ বংশৰ অহিমেলকে সৈতে পুৰোহিতবিলাকক সেৱকীয় কাৰ্য সম্বন্ধীয় নিজ নিজ শ্ৰেণী অনুসাৰে পাল মাতি দিলে। ডায়ুদে সকলো কাম অতি পৰিপাটিকৈ কৰি গৈছে। তেওঁ মন্দিৰৰ কাৰণে মাটি কিনিছিল, মন্দিৰ নিৰ্মাণ কাৰ্যত ব্যৱস্থা কৰিবলৈ প্ৰয়োজনীয় সা সামগ্ৰীও যোগাৰ কৰিছিল, আৰু মন্দিৰত কোনে কেনেদৰে কাম কৰিব আনকি কোনে কেনেকৈ পুৰোহিতালীৰ কাম কৰিব সকলো কথা আগতেই ঠিক ঠাক কৰি দিছিল। মুঠতে তেওঁৰ পুত্ৰ ছলোমনে যাতে একো কথাৰ বাবেই চিন্তা কৰিব লগা নহয় তাৰ ব্যৱস্থা ডায়ুদে কৰিছিল। সেইকাৰণে আমি ক'ব পাৰো যদিও মন্দিৰটো পাছত ছলোমনেহে নিৰ্মাণ কৰিছিল, কিন্তু ডায়ুদেহে নিৰ্মাণ কৰাৰ নিচিনা হৈছিল। গতিকে সেইটো ছলোমনৰ মন্দিৰ বুলি নকৈ আমি ডায়ুদৰ মন্দিৰ বুলিও ক'ব পাৰো। এতিয়া আমি ৫ নম্বৰ পদৰ পৰা চাব খুজিছো। তেওঁবিলাকে বংশৰ একো প্ৰভেদ নাৰাখি চিঠি খেলাই তেওঁবিলাকক পাল বাতি দিলে, কিয়নো ধৰ্মধামৰ অধ্যক্ষবিলাক আৰু ঈশ্বৰীয় অধ্যক্ষবিলাক ইলিয়াজৰ আৰু ইথামৰৰ সন্তানবিলাকৰ মাজৰ পৰা লোৱা হল। মুঠতে হাৰুণৰ সন্তানসকলক 24টা গোটত ভাগ কৰা হৈছিল। এটা গোট আহি এজনৰ অধীনত কাম কৰে, তাৰ পাছত আন এটা গোট আহি আন এজনৰ অধীনত কাম কৰে। এনেদৰে পাল পাতি পুৰোহিতসকলে মন্দিৰত পৰিচৰ্যা কৰিছিল। লেবিয়াফয়দৰ মানুহৰ সংখ্যা ইমান বাঢ়ি গৈছিল যে সকলোৱেই একে সময়তে মন্দিৰত পৰিচৰ্যা কৰাটো সম্ভৱপৰ নাছিল। মুচিৰ সময়ত তেওঁলোক আছিল প্ৰায় 8,000, দায়ুদৰ সময়ত তেওঁলোক হলগৈ 38,000। সেইবাবেই তেওঁলোকক বেলেগ বেলেগ দলত ভাগ ভাগ কৰি দিবলগীয়া হৈছিল। তাৰ পাছত আমি যদি পঢ়ি যাওঁ, আমি পঢ়িবলৈ পাম দায়ুদে কহাতৰ সন্তানবিলাককো ভাগ ভাগ কৰি দিলে, আৰু তাৰ পাছত মৰাৰীৰ সন্তানবোৰকো ভাগ কৰি দিয়া হল। মুঠতে সকলোৱে যাতে পৰিচৰ্যা কৰিবলৈ কিবা নহয় কিবা এটা সুবিধা পায়, দায়ুদে সেই কথালৈ লক্ষ্য ৰাখিছিল। প্ৰিয় শ্ৰোতা, বাইবেলত এটা কথা অতি স্পষ্টভাৱে কোৱা হৈছে যে আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী লোক এক শৰীৰৰ বিভিন্ন অংগ। এই শৰীৰ হৈছে আত্মিক শৰীৰ, আৰু এই আত্মিক শৰীৰৰ মূৰ হৈছে স্বয়ং প্ৰভু যীশুখ্ৰীষ্ট। এই শৰীৰটোৰ নাম হৈছে মণ্ডলী। আমি যীশুখ্ৰীষ্টত বিশ্বাসকাৰী যিমানবোৰ লোক আছো, আমি বিশ্বাসকাৰী লোকবোৰ শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগ। শৰীৰৰ প্ৰতিটো অংগ প্ৰত্যংগৰ এটা এটা কাম আছে, কিন্তু প্ৰতিটো অংগই প্ৰয়োজনীয়। কোনোটো অংগই কাম নকৰিলে গোটেই শৰীৰটোৱেই ভোগ কৰিবলগীয়া হয়। আমি আচলতে কোনো বাট পৰি নাযাওঁ। আমাক প্ৰত্যেককে কিবা নহয় কিবা এটা বৰ দিয়া হৈছে, কিবা নহয় কিবা এটা কাম দিয়া হৈছে। আমি প্ৰতিজনেই প্ৰয়োজনীয়। প্ৰতিজনকেই বিশেষ উদ্দেশ্যেৰেহে ঈশ্বৰে বিশেষ বিশেষ বৰ দিছে। বাইবেলৰ পৰা আমি অলপ পাঠ কৰি দিব খুজিছো। প্ৰথম কৰিন্থিয়া 12 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদৰ পৰা যদি আমি পঢ়ো, আমি তাত এনেদৰে পাওঁ, কিয়নো যেনেকৈ শৰীৰ এক আৰু তাৰ অংগ প্ৰত্যংগ অনেক, কিন্তু সেই শৰীৰৰ সকলো অংগ প্ৰত্যংগ অনেক হলেও এক শৰীৰ হয়, তেনেকৈ খ্ৰীষ্টও। কাৰণ আমি যিহুদী হওঁ বা গ্ৰীক হওঁ, দাস হওঁ বা স্বাধীন হওঁ, সকলোৱে এক শৰীৰ হবলৈ এক আত্মাত বাপ্তাইজিত হলো আৰু সকলোৱে এক আত্মা পান কৰিবলৈ পালো। কিয়নো শৰীৰ এক অংগ নহয় কিন্তু অনেক। ভৰিয়ে যদি কয় মই হাত নোহোৱা কাৰণে শৰীৰৰ অংগ নহওঁ, তেন্তে সি সেইকাৰণে শৰীৰৰ অংগ নহয় এনে নহয়। আৰু কাণেও যদি কয় মই চকু নোহোৱা কাৰণে শৰীৰৰ অংশ নহওঁ, তেন্তে সি সেইকাৰণে যে শৰীৰৰ অংশ নহয় এনে নহয়। গোটেই শৰীৰেই চকু হোৱা হলে শ্ৰৱণ কত হলহেঁতেন, আৰু গোটেই শ্ৰৱণ হোৱা হলে ঘ্ৰাণ কত হলহেঁতেন। কিন্তু এতিয়া ঈশ্বৰে নিজ ইচ্ছামতে অংগ প্ৰত্যংগবোৰক এনেকি সেইবোৰৰ প্ৰত্যেকক শৰীৰত লগাই দিলে। নতুবা আটাইবোৰ অংগ প্ৰত্যংগ এক অংগ হোৱা হলে তেন্তে শৰীৰ কত হলহেঁতেন। কিন্তু এতিয়া অনেক অংগ প্ৰত্যংগ হলেও শৰীৰ এক। প্ৰিয় শ্ৰোতা, ঠিক একেদৰে আমিও খ্ৰীষ্টীয় মণ্ডলীৰ একো একোটা অংগ। বিভিন্ন অংগৰ যেনেদৰে কাম আছে, আমাৰো একো একোটা কাম ঈশ্বৰে ৰাখিছে। এইখিনিতে আমি আন এটা কথাও মন কৰা উচিত। প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমি খ্ৰীষ্টৰ শৰীৰৰ অংগ হৈ পৰো। নিজৰ শৰীৰক কোনোবাই জানো ঘীণ কৰিব পাৰে বা অৱহেলা কৰিব পাৰে। আমাৰ শৰীৰৰ প্ৰতিটো অংগৰ আমি জানো যত্ন নলওঁ। প্ৰভু যীশুখ্ৰীষ্টক গ্ৰহণ কৰি তেওঁৰ শৰীৰৰ অংগ হৈ পৰাৰ পাছত প্ৰভু যীশুখ্ৰীষ্টই আমাৰ প্ৰতিজনকেই বিশেষভাৱে যত্ন লয়, যত্ন ল'বই। তেওঁ আমাৰ বাবে বিশেষভাৱে চিন্তা কৰে। এইটো অতি গুৰুত্বপূৰ্ণ কথা নহয়নে বাৰু? সেই কথাবোৰ আপুনি কেতিয়াবা গহীনভাৱে চিন্তা কৰি চাইছেনে? তাতোকৈ ডাঙৰ কথা, আপুনি বাৰু খ্ৰীষ্টক গ্ৰহণ কৰি তেওঁৰ শৰীৰৰ অংগ হৈছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক সহায় কৰক। আমেন।
লাগে জীৱন
পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
99540046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।